যাকুব অধ্যায় ৫। এতিয়া চোৱাচোন, হে ধনৱন্ত লোক, তোমালোকৰ যি যি দুৰ্দশা আহিব লাগিছে তাৰ কাৰণে হাহাকাৰে ক্ৰন্দন কৰা। তোমালোকৰ ধন সম্পত্তি গেলি পচি গ'ল, তোমালোকৰ কাপোৰ পোকে খোৱা হ'ল, তোমালোকৰ সোণৰূপ মামৰে খোৱা হ'ল, আৰু সেইবোৰৰ মামৰে তোমালোকৰ বিপক্ষে সাক্ষ্য দিব আৰু জুইৰ দৰে তোমালোকৰ মঙহকে খাব। তোমালোকে শেষকালতে ধন খাচিলা। চোৱা, তোমালোকৰ পথাৰৰ শস্য দোৱা বনোৱাবোৰৰ যি বেচ তোমালোকে প্ৰবঞ্চনা কৰি ৰাখি নিদিলা, সেই বেচেই আতাহ পাৰিছে, আৰু সেই দোৱাবিলাকৰ আত্মাৰাও বাহিনীগণৰ প্ৰভুৰ কাণত পৰিল। তোমালোকে পৃথিৱীত সুখ ভোগ আৰু ইন্দ্ৰিয় সুখাভিলাষেৰে দিন নিয়ালা। হত্যাৰ দিনা তোমালোকে নিজ নিজ হৃদয় তৃপ্ত কৰিলা। তোমালোকে ধাৰ্মিকক দোষী কৰি বধ কৰিলা, তেওঁ তোমালোকক প্ৰতিৰোধ নকৰে। এতেকে সেই ভাইবিলাক, প্ৰভুৰ আগমনলৈকে সহন কৰি থকা। চোৱা, খেতিয়কে খেতিৰ বহুমূল্য শস্যলৈ বাট চাই থাকে, আৰু যেতিয়ালৈকে প্ৰথম আৰু পাছৰ বৰষুণ নাপায় তেতিয়ালৈকে সহন কৰি থাকে। তোমালোকো সহন কৰা, নিজ নিজ হৃদয় থিৰে ৰাখা, কাৰণ প্ৰভুৰ আগমন ওচৰ পালেহি। সেই ভাইবিলাক, যাতে তোমালোকৰ সুধ বিচাৰ নহ'ব তাৰ কাৰণে ইজনে সিজনৰ বিৰুদ্ধে আত্মচৰণ নকৰিবা। চোৱা, বিচাৰকৰ্তা দুৱাৰ মুখতে থিয় হৈ আছে। হে ভাইবিলাক, যি ভাৱবাদীসকলে প্ৰভুৰ নামেৰে কথা ক'লে তেওঁবিলাকক ক্লেশ সহন আৰু চিৰ সহিষ্ণুতাৰ আৰ্হি বুলি মানিবা। চোৱা, যিবিলাকে সহন কৰিলে তেওঁবিলাকক আমি ধন্য বোলো। ইউবৰ ধৈৰ্যৰ বিষয়ে তোমালোকে শুনিলা আৰু প্ৰভুৰ কাৰ্যৰ শেষ দেখিলা যে প্ৰভু অতি স্নেহবান আৰু দয়ালু। কিন্তু হে মোৰ ভাইবিলাক, বিশেষ এই তোমালোকে স্বৰ্গৰ নাইবা পৃথিৱীৰ বা আন কোনো নামৰ শপতেৰে শপত নাখাবা, কিন্তু তোমালোক যেন সুদ বিচাৰত নপৰা, এইকাৰণে তোমালোকৰ হয় হওক আৰু নহয় হওক, তোমালোকৰ মাজত কোনোবাই ক্লেশ ভোগ কৰিছেনে, তেওঁ প্ৰাৰ্থনা কৰক। কোনোবা হৰ্ষিত হৈছেনে, তেওঁ গীত গান কৰক। কোনোবা নুৰিয়া পৰিছেনে, তেওঁ মণ্ডলীৰ বৃদ্ধ লোকক মাতক, পাছে তেওঁবিলাকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল ঘঁহি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক। তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়াজনক সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব, আৰু তেওঁ যদি পাপ কৰিলে তথাপি ক্ষমা কৰা যাব। এতেকে তোমালোক সুস্থ হ'বলৈ ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিবা আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিবা। ধাৰ্মিকৰ নিবেদন কাৰ্যসাধনত মহাশক্তি বিশিষ্ট। এলিয়া আমাৰ নিচিনা সুখ দুখ ভোগী মানুহ হৈও তেওঁ বৰষুণ নহ'বলৈ দৃঢ় প্ৰাৰ্থনা কৰিলে, তাতে তিনি বছৰ ছমাহ দেশত বৰষুণ নহ'ল, আছে আকৌ প্ৰাৰ্থনা কৰিলত আকাশৰ পৰা বৰষুণ হ'ল আৰু পৃথিৱীয়ে নিজ ফল উৎপন্ন কৰিলে। হে মোৰ ভাইবিলাক, তোমালোকৰ মাজৰ কোনোৱে সত্যৰ পৰা ভ্ৰান্ত হ'লে যদি কোনোবাই তেওঁক ফিৰাই আনে, তেন্তে যিজনে পাপীক তেওঁৰ পথভ্ৰান্তিৰ পৰা ফিৰাই আনে তেওঁ এটি প্ৰাণক মৃত্যুৰ পৰা ৰক্ষা কৰিব আৰু পাপসমূহ ঢাকিব, ইয়াকে তেওঁ জানে।